আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান চুইচ অফ হৈ আছে। অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক।
জিছ নম্বৰ চে আপ সম্পৰ্ক কৰনা চাহতে হ্যাঁ।